এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই গায়ত্ৰীশৰ্মা চক্ৰৱৰ্তী। বড়োলেণ্ডৰ উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কোকৰাঝাৰত প্ৰকাশ কৰিছে। কোকৰাঝাৰৰ দুটমান নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্ৰীশ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰ বড়ো চুক্তিৰ সকলো দফা ৰূপায়ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই চুক্তিৰ 82% দফা ইতিমধ্যে ৰূপায়ণ কৰা হৈছে বুলি তেওঁ সদৰি কৰে। চুক্তিৰ বাকী থকা দফাসমূহ অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। পূৰ্বে বড়োলেণ্ড হিংসাৰ বাবে জনাজাত আছিল বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি এই অঞ্চলৰ যুৱচামে উন্নয়নক অগ্ৰাধিকাৰ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিগদৰ্শনত এই অঞ্চলৰ যুৱচাম মূলসুঁতিলৈ উভতি অহা বুলি উল্লেখ কৰি তেওঁ বিটিআৰত সম্প্ৰতি শান্তি বিৰাজ কৰা বুলি মন্তব্য কৰে। নতুন দিল্লীত শীঘ্ৰে উপেন্দ্ৰনাথ বৰ্মাৰ নামেৰে এটা পথৰ নামকৰণ হ'ব বুলিও শ্ৰীশ্বাহে সদৰি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বডুফা উপেন্দ্ৰনাথ বৰ্মাৰ মূল্যবোধৰ দৰ্শন সকলোৰে বাবে পথ প্ৰদৰ্শক স্বৰূপ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিআৰ অঞ্চলৰ শৈক্ষিক আন্তঃগাঁথনি ত্বৰান্বিত কৰাৰ বাবে কেইবাটাও প্ৰকল্পৰ বিষয়ে ঘোষণা কৰে। ডঃ শৰ্মাই কোকৰাঝাৰ গেলেপু গুৱাহাটী ৰেলপথ, বডুফাৰ সমাধিক্ষেত্ৰৰ সংবৰ্ধন তথা পহিলা মেদ, ৰাজ্যজুৰি বডুফাৰ স্মৃতি তৰ্পণ, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উন্নীতকৰণ, কোকৰাঝাৰ বিশ্ববিদ্যালয়ক পূৰ্ণাংগ বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ, ওদালগুৰিত এখন নতুন মহাবিদ্যালয় স্থাপন, বড়োলেণ্ডত স্নাতক পৰ্যায়লৈ বড়ো ভাষা শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ, 35খন উচ্চ মাধ্যমিক বিদ্যালয়ক আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ, অঞ্চলটোত 1200 মেগাৱাট বিদ্যুৎ উৎপাদন কেন্দ্ৰ স্থাপনকে ধৰি কেইবাটাও পৰিকল্পনাৰ বিষয়ে সদৰি কৰে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই টিংখু সমষ্টিৰ তিনিথিলীয়া গাঁও পঞ্চায়তৰ অধীনৰ বৰবিলৰ পৰা পোন্ধৰ আলি পথৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী প্ৰশিক্ষণ নিৰ্মাণ আঁচনিৰ অধীনৰ এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিকাশ যাত্ৰা পদক্ষেপৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰ সম্ভাৱ্য প্ৰগতি ত্বৰান্বিত কৰাৰ বাবে সাজু ঘটিছে। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত CIDF আঁচনিৰ অধীনত আজি অলপতে আধুনিকীকৰণ তথা লখিমপুৰ জিলা গ্ৰন্থাগাৰ মুকলি কৰা হয়। গৃহ আৰু নগৰ পৰিক্ৰমা তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গ্ৰন্থাগাৰটো মুকলি কৰি কয় যে এই পদক্ষেপটোৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণ উপকৃত হ'ব। এই পুথিভঁৰালটোত বিজ্ঞান, ইতিহাস, সাহিত্য আৰু কলাকে ধৰি বিভিন্ন বিষয়ৰ আলোচনী, গ্ৰন্থ, পত্ৰিকা তথা বাতৰি কাকতৰ মেপমৰা সম্ভাৰৰ ব্যৱস্থা ৰখা হৈছে। তদুপৰি পুথিভঁৰালটোৰ সৈতে অত্যাধুনিক সা সুবিধাৰে সজ্জিত এটা প্ৰেক্ষাগৃহ মুকলি কৰা হয়। আজিৰ অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, লখিমপুৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ধেমাজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে আজি কৃষি মেলা 2025 অনুষ্ঠিত হয়। কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ ATMAৰ সৌজন্যত আৰু জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৃষক মেলাত আধুনিক কৃষি প্ৰযুক্তি প্ৰদৰ্শন কৰাৰ লগতে কৃষি বিশেষজ্ঞই কৃষকসকলক বিভিন্ন পৰামৰ্শ আগবঢ়ায়। প্ৰায় 15খন বিপণী থকা কৃষক মেলাখনত জনজাতি উন্নয়ন পৰিষদ ধেমাজিৰ অধ্যক্ষ, কৃষি বিষয়া, কৃষি বিজ্ঞানী, কৃষক আৰু আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত থাকে। গোলাঘাট জিলাৰ সামাজিক বেচৰকাৰী অনুষ্ঠান যোদ্ধাৰ উদ্যোগত আজি খুমটাইত হাফ মাৰাথন দৌৰ অনুষ্ঠিত হয়। ৰাজ্যত বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ ব্যৱহাৰ তথা গুটখা জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধে সামাজিক সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে কেইবাশো শিশু, চেমনীয়া আৰু পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।